প্রকাশিত বাক্য অধ্যায় 14। পাছে মই চাই দেখিলো সেই মেৰ পোৱালী চিয়ন পৰ্বতৰ ওপৰত থিয় হৈ আছিল, আৰু তেওঁৰ লগত 144,000 লোক আছিল। তেওঁবিলাকৰ কপালত তেওঁৰ নাম আৰু তেওঁৰ পিতৃৰো নাম লিখা আছিল। পাছে মই স্বৰ্গৰ পৰা বহু পানী মাতৰ নিচিনা আৰু বৰ মেঘগৰ্জনৰ মাতৰ নিচিনা এটা মাত শুনিলো। মই শুনা সেই মাত বীণা বজাওঁতাবিলাকে নিজ নিজ বীণা বজোৱাৰ নিচিনা, আৰু তেওঁবিলাকে সেই সিংহাসনৰ আগত সেই চাৰি প্ৰাণী আৰু বৃত্ত লোকসকলৰ আগতো যেন এটা নতুন গীতহে গান কৰিছে। পৃথিৱীৰ পৰা কিনি লোৱা সেই 144,000 লোকৰ বাহিৰে আন কোনোৱে সেই গীত শিকিব নোৱাৰিলে। তেওঁবিলাক তিৰোতাবিলাকৰ সংগত কলুষিত হোৱা নাই, কাৰণ তেওঁবিলাক অমৈথুন। সেই মেৰ পোৱালী যলৈকে যায় তেওঁবিলাকো তেওঁৰ পাছে পাছে তালৈকে যায়। ঈশ্বৰৰ আৰু সেই মেৰ পোৱালীৰ উদ্দেশ্যে প্ৰথম ফল বুলি তেওঁবিলাকক মনুষ্যবিলাকৰ মাজৰ পৰা কিনি লোৱা হ'ল। তেওঁবিলাকৰ মুখত কোনো মিছা কথা পোৱা নগ'ল, তেওঁবিলাক নিষ্কলংক। পাছে আকাশৰ মাজত আন এজন স্বৰ্গদূতক উৰি ফুৰা দেখিলোঁ। তেওঁ পৃথিৱীত বসতি কৰাবিলাকক, অৰ্থাৎ সকলো জাতি, ভৈত, ভাষা আৰু তেওঁবিলাকৰ আগত প্ৰচাৰ কৰিবলৈ অনন্ত শুভবাৰ্তা পাই বৰ মাতেৰে ক'লে,
ঈশ্বৰক ভয় কৰি তেওঁৰ গৌৰৱ স্বীকাৰ কৰা হওক, কিয়নো তেওঁৰ সুবিচাৰৰ সময় আহিল আৰু স্বৰ্গ, পৃথিৱী, সাগৰ, জলৰ ভুমুকবোৰ, এই সকলোৰে সৃষ্টিকৰ্তাক প্ৰণিপাত কৰা হওক।
পাছে আন দ্বিতীয় দূত এজনে তেওঁৰ পাছে পাছে ফুৰি ক'লে,
যি বাবিৰে বেবিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰস সকলো জাতিক পান কৰাইছিল, সেই মহাবাবিৰ
পাছে আন তৃতীয় দূত এজনে তেওঁবিলাকৰ পাছে পাছে ফুৰি বৰ মাতেৰে ক'লে,
কোনোৱে যদি সেই পশু আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰে আৰু নিজৰ কপালত বা হাতত চাপ লয়, তেন্তে ঈশ্বৰৰ কোপৰ পাণপাত্ৰত তেওঁৰ যি ক্ৰোধৰূপ যাক্ষাৰস মিহলি নোহোৱাকৈ যুগুতাই ৰখা হৈছে তাক তেওঁ পান কৰিব। আৰু পবিত্ৰ দূতবিলাকৰ সাক্ষাতে আৰু সেই মেৰ পোৱালীৰ সাক্ষাতে জুই আৰু গন্ধকত যাতনা পাব। তেওঁবিলাকৰ যাতনাৰ ধোঁৱা সদা সৰ্বদাই উঠে। আৰু যিবিলাকে সেই পশু আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰে আৰু যিকোনোৱে তাৰ নামৰ চাপ লয়, দিনে ৰাতিয়ে সেইবিলাকৰ একো জীৱনী নাই।
ইয়াতে ঈশ্বৰৰ আজ্ঞা আৰু যীশুৰ বিশ্বাস পালন কৰা পবিত্ৰবিলাকৰ ধৈৰ্য দেখা যায়।
পাছে এই আকাশীবাণী শুনিলো,
লিখা, এতিয়াৰ পৰা যিবিলাকে প্ৰভূত মৰে সেই মৃতবিলাক ধন্য।
আত্মাই কৈছে,
হয়, তেওঁবিলাকে নিজ নিজ পৰিশ্ৰমৰ পৰা জিৰণি পাব, কিয়নো তেওঁবিলাকৰ কৰ্ম তেওঁবিলাকৰ অনুগামী।
পাছে মই চাই এখন বগা মেঘ আৰু তাৰ ওপৰত মানুহৰ পুত্ৰৰ নিচিনা এজনক বহি থকা দেখিলো। তেওঁৰ মূৰত সোণৰ কিৰীটি আৰু হাতত চোকা কাঁচি আছে। পাছে মন্দিৰৰ পৰা আন এজন দূত ওলাই মেঘত বহি থকা জনাক বৰকৈ ৰিঙিয়াই ক'লে,
তোমাৰ কাঁচি লগাই শস্য দোৱা, কিয়নো দাবৰ সময় হ'ল, কাৰণ পৃথিৱীৰ শস্য পকী হৰখৰীয়া হ'ল।
তেতিয়া মেঘত বহি থকা জনাই পৃথিৱীত কাঁচি লগালে, তাতে পৃথিৱীৰ শস্য দোৱা হ'ল। পাছে স্বৰ্গত থকা মন্দিৰৰ পৰা আৰু এজন দূত ওলাল, তেওঁৰ হাতত চোকা কাঁচি আছিল। পাছে আন এজন দূত অর্থাৎ জুইৰ ওপৰত ক্ষমতা পোৱা জনে যজ্ঞবেদীৰ পৰা ওলাই সেই চোকা কাঁচি লোৱা জনক বৰ মাতেৰে ৰিঙিয়াই ক'লে,
তোমাৰ চোকা কাঁচি লগাই পৃথিৱীৰ দ্ৰাক্ষালতাৰ থোপাবোৰ কাটি গুটোৱা, কিয়নো তাৰ গুটি ভালকৈ পকিল।
তাতে সেই দূতে পৃথিৱীত নিজৰ কাঁচি লগাই পৃথিৱীৰ দ্ৰাক্ষালতাৰ থোপাবোৰ কাটি গোটাই ঈশ্বৰৰ ক্ৰোধৰূপ মহা পেৰাশালক পেলাই দিল। নগৰৰ বাহিৰে সেই পেৰাশাল গছকিলত খালৰ পৰা তেজ ওলাই ঘোঁৰাৰ লাগামৰ সমান ওখ হৈ 200 মাইললৈকে ব্যাপ্ত হল।